إن الذين يرمون المحصنات الغافلات المؤمنات لعنوا في الدنيا والآخرة ولهم عذاب عظيم.
নিশ্চয় যিসকলে সৎচৰিত্ৰা সহজ সৰলা নিৰ্মল চিত্ত ইমানদাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে সিহঁতেই হৈছে পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি